এয়া আকাশবাণী গুৱাহাটী সন্ধিয়া আৰু উজনি অসমৰ বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। সেৱা সপ্তাহৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰে এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আজি 18 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ বাবে বৃহৎ চিকিৎসা শিবিৰ মুকলি কৰে। এই শিবিৰত 50টাতকৈ অধিক ৰোগৰ বিনামূলীয়া চিনাক্তকৰণ আৰু চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ আটাইকেইটা বিধানসভা সমষ্টিতে এই শিবিৰ মুকলি কৰা হৈছে। চাবুৱাৰ ডিডিআৰ মহাবিদ্যালয়ত আজি আয়োজিত এই কাৰ্যসূচীত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। তেওঁ কয় যে বৃহৎ স্বাস্থ্য শিবিৰত প্ৰদান কৰা স্বাস্থ্যসেৱাৰ সুবিধাই মহিলা আৰু শিশুসকলকে ধৰি সৰ্বস্তৰৰ ৰাইজক উপকৃত কৰিছে।
ইতিমধ্যে বিভাগে ইয়াত তেখেতসকলৰ বিশেষজ্ঞক লৈ আৰু যাৱতীয় ঔষধ সামগ্ৰী ইয়াত প্ৰস্তুত কৰি তেখেতসকলে যিখিনি সেৱা অত্যন্ত নিষ্ঠাৰে আগবঢ়োৱাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে, তাৰ বাবে মই স্বাস্থ্য বিভাগৰ প্ৰতিগৰাকী কৰ্মচাৰী, ডাক্তৰ, টেকনিচিয়ান, নাৰ্ছ, আশা কৰ্মীৰ পৰা আৰম্ভ কৰি সকলোকে মই বিশেষভাৱে ধন্যবাদ জনাইছো।
হোজাই জিলাতো আজি শিক্ষানুষ্ঠানসমূহত ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষাৰ বাবে স্বাস্থ্যমেলা অনুষ্ঠিত হয়। গোলাঘাট জিলাৰ শেহতীয়া বান পৰিস্থিতিৰ বাবে পৰহিলৈৰ পৰা হ'বলগীয়া ছমহীয়া পৰীক্ষাৰ দিন পিছুৱাই দিয়া হৈছে। গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে এই সন্দৰ্ভত অধিসূচনা জাৰি কৰি নৱম আৰু দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষা স্থগিত ৰখাৰ বিষয়ে ঘোষণা কৰিছে। একেদৰে জিলাখনৰ অন্তৰ্গত প্ৰাথমিক বিদ্যালয়ৰ পৰীক্ষাসমূহো পিছুৱাই দিয়া হৈছে। জিলা আয়ুক্তৰ নিৰ্দেশনাৰ ভিত্তিত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কাজিৰঙাত যোৱা নিশা বনৰীয়া হাতীৰ আক্ৰমণত এজন বনকৰ্মী আহত হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰী সংৰক্ষিত বনাঞ্চলৰ সমীপত নিশা টহল দি থকা ৰাজু মৰাং নামৰ বনকৰ্মীজনক এটা বনৰীয়া হাতীয়ে অতৰ্কিতে আক্ৰমণ কৰে। আহত বনকৰ্মীজনক ততাতৈয়াকৈ বোকাখাতৰ শ্বহীদ কমলামিৰি মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, যদিও নিশাই তেওঁক উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। কাটিগড়াত স্থানীয় ৰাইজে আজি শিশু মহিলাসহ 7 ৰোহিংগীয়াক আটক কৰে। অঞ্চলটোত ঘূৰি থকা অৱস্থাত স্থানীয় লোকে সন্দেহবশতঃ তেওঁলোকক আটক কৰি সোধা পোছা কৰাত কেইবছৰমান পূৰ্বে তেওঁলোকে বাংলাদেশৰ পৰা ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰাৰ কথা স্বীকাৰ কৰে। পাছত আটাইকেইজন লোকক স্থানীয় ৰাইজে গুমৰা আৰক্ষীত কটাই দিয়ে। উল্লেখযোগ্য যে যোৱা কেইমাহমানত কাছাৰত 150 বাংলাদেশী আৰু ৰোহিংগীয়া লোকক আটক কৰা হৈছে। লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকৰণে আজি জিলা প্ৰশাসনৰ সহযোগত জিলাখনৰ পানীন্দ্ৰ বিদ্যালয়ত বাল্য বিবাহ সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত কৰে। সভাৰ লগতে এটা আইনী সাক্ষৰতা লাভো মুকলি কৰা হয়। কাছাৰ আৰক্ষীয়ে আজি বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ দিলোৱাৰ হুছেইন লস্কৰ নামৰ এজন লোকক আটক কৰে। আৰক্ষীয়ে শিলচৰ থানাৰ অন্তৰ্গত কাঁঠাল বাইপাছ সংলগ্ন আতালবস্তিত বিশেষ অভিযান চলাই দিলোৱাৰ হুছেইন লস্কৰৰ গাড়ীৰ পৰা 40,000 ইয়াবা টেবলেট জব্দ কৰে। এই টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় 12 কোটি টকা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। নিচাজাতীয় সামগ্ৰীখিনি মণিপুৰৰ চুৰাচান্দপুৰৰ পৰা অনা হৈছিল। আজি বিশ্ব বাঁহ দিৱস। পৰিৱেশ সংৰক্ষণ, অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশত বাঁহৰ গুৰুত্ব সম্পৰ্কত সজাগ কৰাৰ বাবে প্ৰতি বছৰে 18 ছেপ্টেম্বৰৰ দিনটো বাঁহ দিৱস হিচাপে পালন কৰা হয়। 2009 চনত বিশ্ব বাঁহ সংস্থাৰ অধ্যক্ষ কামেশ চালামে এই দিৱস উদযাপনৰ সিদ্ধান্ত লৈছিল। এই দিৱস উদযাপনৰ দ্বাৰা গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ন, জলবায়ু পৰিৱৰ্তন ৰোধ কৰা আৰু বহনক্ষম উন্নয়নৰ বাবে নবীকৰণযোগ্য সম্পদ হিচাপে বাঁহৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰা হৈছে। উল্লেখযোগ্য যে ভাৰতত থকা 131 বিধ বাঁহৰ প্ৰজাতিৰ ভিতৰত 91টি অসমত হয়। ৰাজ্যখনৰ 31,000 হেক্টৰ ভূমিত বাঁহ খেতি কৰা হয়। শেহতীয়াকৈ নুমলীগড় শোধনাগাৰৰ চৌহদত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক ইথানল প্ৰকল্প দেশৰ প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰাৰ পাছতে বাণিজ্যিক ক্ষেত্ৰতো বাঁহৰ গুৰুত্ব বৃদ্ধি পাইছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে প্ৰধানমন্ত্ৰীয়ে যোৱা 14 ছেপ্টেম্বৰত উদ্বোধন কৰা নুমলীগড় শোধনাগাৰৰ বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্পৰ বাবে ইতিমধ্যে 1 কোটি টকা মূল্যৰ বাঁহ শোধনাগাৰ কৰ্তৃপক্ষই ক্ৰয় কৰিছে। এই প্ৰকল্পৰ বাবে বাঁহৰ এটা অবিৰত যোগান শৃংখলা গঢ়ি তুলিবলৈ NRL কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা লৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।